ৰাজ্যত আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী তথা দলৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱাল, অগপৰ সভাপতি অতুল বৰাকে ধৰি বিভিন্নজনে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলাইছে। একেদৰে কংগ্ৰেছ দলৰ হৈ দলৰ সভাপতি ভূপেন কুমাৰ বৰা, সাংসদ গৌৰৱ গগৈকে ধৰি শীৰ্ষ নেতাসকলে প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি চৰাইদেউ জিলাৰ লাকুৱাত এখন জনসভাত অংশ লয়। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভালেসংখ্যক লোকে এই সভাত অংশগ্ৰহণ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই বৰাকত দুদিন প্ৰচাৰ চলোৱাৰ পাছত কালি গোলাঘাট জিলাৰ খুমটাৰ সমষ্টিৰ অন্তৰ্গত মৰঙি আৰু নাম্বৰ জিলা পৰিষদত নিৰ্বাচনী প্ৰচাৰ চলায়। মন্ত্ৰী নন্দিতা গাৰলোচা আৰু খুমটাৰ বিধায়ক মৃণাল শইকীয়াই সভাপতিগৰাকীৰ সৈতে প্ৰচাৰ সভাত ভাগ লয়। আজি তেওঁ শোণিতপুৰ আৰু গহপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই কালি গোলাঘাট জিলাত প্ৰচাৰ সভাত অংশ লৈ বিগত সময়ছোৱাত বিজেপি মিত্ৰজোঁট চৰকাৰে জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা সৰ্বানন্দ সোণোৱালে আজি শদিয়া, লখিমপুৰ আৰু জোনাইত প্ৰচাৰ চলাব। কালি মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়াত প্ৰচাৰ চলায়। ধেমাজি জিলাত কালি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই বৰদলনিৰ বৰবামত প্ৰচাৰ সভাত অংশ লয়। সাংসদ গগৈয়ে কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ চৰকাৰ নাথাকিলেও জনসাধাৰণৰ হৃদয়ত কংগ্ৰেছ আছে বুলি মন্তব্য কৰে। তিনিচুকীয়াতো পঞ্চায়ত নিৰ্বাচনক লৈ জিলা প্ৰশাসনৰ তৎপৰতা অব্যাহত আছে। জিলাখনৰ 7খন আঞ্চলিক পঞ্চায়ত, 22খন জিলা পৰিষদ, 86খন গাঁও পঞ্চায়ত আৰু 886টা ৱাৰ্ডৰ বাবে 1,872টা ভোটগ্ৰহণ কেন্দ্ৰত 5,000 বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ সকলো দিশ জিলা আয়ুক্তই তদাৰক কৰাৰ লগতে সম জিলা আয়ুক্ত কাৰ্যালয়ৰ অধীনত নিৰ্বাচনৰ কামত নিযুক্ত বিষয়াসকলক দায়িত্বভাৰ গতাই দিয়া হৈছে। ডিব্ৰুগড় জিলাৰ 7টা বিধানসভা সমষ্টিৰ অন্তৰ্গত 22খন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সদস্য আৰু ৱাৰ্ড সদস্যৰ বাবে 2 মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰাৰ্থী আৰু ৰাজনৈতিক দলসমূহৰ ব্যস্ততা বৃদ্ধি পাইছে। মন্ত্ৰী বিমল বৰা, প্ৰশান্ত ফুকন, বিধায়ক তৰংগ গগৈ, পোনাকণ বৰুৱা, বিনোদ হাজৰিকা, তেৰেছ গোৱালা, চক্ৰধৰ গগৈ নিজ নিজ সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ মিত্ৰ দলে ইতিমধ্যে কেইবাখনো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ড সদস্যৰ পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামত কালি অচিনাক্ত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা নিশা শ্ৰীনগৰত শীৰ্ষ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে আজি উপ ৰাজ্যপাল মনোজ সিনহাৰ সৈতে সন্ত্ৰাসবাদী আক্ৰমণৰ এলেকাটো পৰিদৰ্শন কৰিব। তেওঁ লগতে এই আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীৰ সৈতে কথা বতৰা হোৱাৰ লগতে চিকিৎসাধীন অৱস্থাত থকা আহতসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ সম্ভাৱনা আছে। এইবিধ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ ছৌদি আৰৱ ভ্ৰমণ আধাতে সামৰি ভাৰতলৈ ঘূৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ এই ভ্ৰমণ সামৰি আজি নিশা ঘূৰি অহাৰ কথা আছিল। উল্লেখযোগ্য যে শ্ৰীনগৰৰ পৰা প্ৰায় 85 কিলোমিটাৰ নিলগৰ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহলগামৰ বেইছৰাণ বনাঞ্চলত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত 2জন বিদেশী পৰ্যটক আৰু 2জন কাশ্মীৰী লোককে ধৰি 26জন পৰ্যটকৰ মৃত্যু হয়। পহলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদ জনাই জম্মু কাশ্মীৰ ব্যৱসায় আৰু বাণিজ্য সংগঠনসমূহে আজি কাশ্মীৰ বন্ধ ঘোষণা কৰিছে। আমাৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি ভালেমান ধৰ্মীয় সংস্থাইও এই বন্ধৰ সমৰ্থন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পহলগামত পৰ্যটকক সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। এই ঘটনাক অতি দুখজনক আৰু অমানৱীয় বুলি অভিহিত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে নিৰ্দোষী নাগৰিকক আক্ৰমণ কৰাটো অতি ভয়াৱহ আৰু অক্ষমণীয় কাৰ্য। শ্ৰীমতী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ নিকটাত্মীয়লৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা বাৰ্তাত এনেধৰণৰ হিংসাত্মক ঘটনা অতি নিন্দনীয় বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জঘন্য আক্ৰমণৰ আঁৰত থকা লোকসকলক ৰেহাই দিয়া নহ'ব আৰু ইয়াৰ ভুক্তভোগীসকলক ন্যায় দিয়া হ'ব বুলি মত প্ৰকাশ কৰে। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় কৰ্তৃপক্ষই বাছি দিয়া 25গৰাকী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীক আজি আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। এই ছাত্ৰ ছাত্ৰীসকলক জিলাখনৰ বৰদলৈ নগৰ নিবাসী 2গৰাকী ব্যক্তিয়ে আৰ্থিক সাহায্য প্ৰদান কৰিব। এই উপলক্ষে বীৰ ৰাঘৱ মৰাণ মহাবিদ্যালয়ত আজি এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।